सुपर हिट 93.5 रेड एफएम और मॉर्निंग नंबर 1 एफएम मंडे और इधर मंडे मॉर्निंग और चार गाने चिपके फोनार लगे लगे हमें इधर 9:17 मिनट और आज इधर हमें अमर मॉर्निंग नंबर 1 शॉट अमर गेस्ट गोरा के वेलकम करार और मॉर्निंग नंबर 1 शॉट इधर मोर फॉर यासे ग्लूकोमा स्पेशलिस्ट डायरेक्टर ऑफ AKSI एडवांस आई केयर सेंटर डॉक्टर संजय कुमार बुरागोहाई आहो एंड इधर बूम ब्रो मैं देखे वेलकम करू अमर मॉर्निंग नंबर 1 शो लो गुड मॉर्निंग डॉक्टर एंड वेलकम टू मॉर्निंग नंबर 1
गुड मॉर्निंग थैंक यू
तो डॉक्टर आज सकल जत्न केंद्र करी आमी बहुत কথা পাতিম এটা পুনপ্রথমে আপনা কুড়িও বিচাৰিছো যে এটা কথা মন কৰিবলগীয়া যে আমি যেতিয়া ৰাতিপুৱা উলাই আহো ঘৰৰ পৰা দিনটো আমি বাহিৰত থাকো তাৰ পিছত যেতিয়া আকৌ গধূলি বা ৰাতি ঘূৰি যাও এই চকুৰ কিনাৰৰ পৰা আপোনাৰ খুব লেতেৰা উলায় বা মুখ চুখ ধুতে আমি মন কৰো যে কিমান ধূলি চুলি আমাৰ চকুত আৰু বিশেষকৈ বতৰটোৰ কথাটো আপুনি গম পাইছে আমাৰ চকু খচখচনি যি হয় বা ইনফেকশ্যন হয় তাৰ পৰা হাত সাৰিবলৈ আপুনি কি সাজেশ্যন আগবঢ়াব
একচুৱেলি প্ৰথম কথা হ'ল যে এনেকুৱা ধৰণৰ এলাৰ্জিক প্ৰব্লেম প্ৰিভেণ্ট কৰিবৰ কাৰণে আমি যেতিয়া ক'ৰবাত ফুৰি আহোঁ চকুটো ফিল্টাৰৰ চাফা পানীৰে ধুব লাগে খুব জৰুৰী নহয় লাহে লাহে খুব জোরে জোরে ধুলে কর্নিয়া ড্যামেজ হওয়ার চান্স থাকে আমি লাহে লাহে ধুব লাগে যাতে চকুত থাকা ধুলি পানিগুলো আঁতৰি যায় সেকেন্ড ইম্পর্টেন্ট কথা যে আমি সেল্ফ ট্রিটমেন্ট করব না বহুত কথা আমি দেখিছো যে চকু খসখসালে আমি ফার্মাসিত যাও ফার্মাসিৰ পৰা কিছু মেডিসিন লৈ আহো আই ড্রপ হয় নিজে লওয়া হয় দেই আৰু কিছুমান আই ড্রপ স্টেরয়েড থাকে যদি আমি স্টেরয়েড বহুত দিন ইউজ করো তাহলে এই স্টেরয়েডৰ পৰা গ্লোকোমা ক্যাটারেক্ট জাতীয় বেমার হব স্টেরয়েড ললে খুব কম রিলিফ পায় সেখানে বহুতে স্টেরয়েড লৈ ভাল পায় কিন্তু এইটো ডক্টৰৰ পৰামৰ্শ নোহোৱাকে লব নালাগে বেছিভাগ এলাৰ্জিক মানে প্ৰব্লেম চকুৰ সাধাৰণ মেডিচিনে ঠিক কৰিব লাগে সেল্ফ ট্ৰিটমেণ্ট আমি প্ৰিভেণ্ট কৰিব লাগে
গতিকে সেইটো খুব ইম্পৰ্টেণ্ট গতিকে এতিয়া ডক্টৰে যিখিনি সাজেশ্যন আগবঢ়ালে আই এম শ্বৰ এইখিনি ফ'ল' কৰিলে আপুনি বহুতখিনি আৰাম পাব ডক্টৰ এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ ৰাতিপুৱা পিছত ৰেডিঅ' শুনে নুশুনে আপুনি
শুনো
চেম্বাৰলৈ যাওঁতে চাগে
শুনো কেতিয়াবা গাড়ীখন মই অন কৰি লওঁ শুনো মই শুনি ভাল লাগে
গতিকে আজি যিহেতু আপুনি মৰ্ণিং নম্বৰ 1 আছে গতিকে ৰাতিপুৱা এতিয়া আপোনাৰ কাৰণে এটা ধুনীয়া গান প্লে' কৰি দিওঁ
থেংক ইউ
ঠিক আছে আমি ঘূৰি আহি ডক্টৰৰ সৈতে আৰু কিছু কথা পাতোঁ আজি মৰ্ণিং নম্বৰ 1 শ্ব'ৰ ষ্টুডিঅ'ত মোৰ সৈতে আছে আমাৰ আজিৰ গেষ্ট ডক্টৰ সঞ্জয় কুমাৰ বুঢ়াগোহাঁই 93.5 ৰেড এফ এম বজাতে ৰহক